स्पीक।
રેકોર્ડિંગ એને મેં આપું નહીં કોઈ છે
મો કોઈ શું કેલા?
એવું બધા માથા વ્યા કોઈને કામ નહીં
મો હેરી હે હોય છે મો માલ કે
રોબો રોબો મો દિવાલ મે કથા કોઈ
તો કામ તો કામ કરી આસે ને તો કામ કરી આસે ને
કરી આસે બેટા
કેને કો લાગે છે કામ કરી કોસન
એકદમ ટિપ ટોપ બેટા
તો કેટા બજા જાવ રાતીપા জানি ল তোর হেৰি এইটো কি তোর কন্ট্রেক্টরটো কবি আপনার লগত মই ভালকে কাম কৰি দিম স্যার আপুনি মোক এটা সুমাই দিয়ক আপুনি সুমাই দিয়ক আপনার আপনার কন্ট্রাক্ট শেষ হওয়ার আগতে মোক মোক মানে ভাল রেকমেন্ডেশন এটা দি দিয়ক
মানে বৰ্তমান মই কৈছো শুনক আপোনাক কথা এটা কৈছো দেই এন আৰ এল টো মানে আগতে কি আছিলে মই নাজানো এন আৰ এল টো বোলে 3 মিলিয়নৰ হৈ আছিলে তো এন আৰ এল 3 মিলিয়নৰ হৈ থকাৰ কাৰণে এন আৰ এল টো হেনো এক্সপানশ্যন প্ৰজেক্ট বুলি পেলাই নতুনকে প্ৰজেক্ট আৰম্ভ হৈছে তো সেইটো মানে 9 মিলিয়ন হ'বগে বোলে গোটেই প্ৰজেক্টটো মানে 3 মিলিয়নৰ পৰা 9 মিলিয়ন কৰিব বিচাৰি আছে এন আৰ এল টো তো এতিয়া কি হৈছে এন আৰ এল এক্সপানশ্যন প্ৰজেক্ট বুলি পেলাই এটা প্ৰজেক্ট চলি পেলাই কাম চলি আছে মানে
সেইখিনি
তো এক্সপানশন প্ৰজেক্টৰ আণ্ডাৰত মানে পোষ্ট মানে 9 মিলিয়ন হ'লটো পোষ্টটো বহুত ওলাবগৈ ধৰক তাৰপিছত সেই এক্সপানশন প্ৰজেক্টৰে কাম মানে ঠিকাদাৰটোৱে কণ্ট্ৰেক্ট লৈ থৈছে এইটো কাম বহুত 2-3 বছৰ হ'ব 2-3 বছৰতকৈ বেছি হ'ব মানে আৰু আপুনি জানে আৰু কিমান দিন হ'ব সিহঁতৰ সেইখন হয়গৈনে নহয়গৈ ভগৱান জানে তাৰপাছত আপোনাৰ সেইটো এক্সপানশন প্ৰজেক্টতে জেইবিলাকক মানে এপইণ্ট কৰিছে আৰ ভি এনকন বুলি থাৰ্ড পাৰ্টি কোম্পানী এটাই মানে সিহঁতক দি থৈছে এন আৰ এলে প্ৰজেক্ট এচিষ্টেণ্টক জেই হওক বিটেক হওক ল'ৰাখিনিক এপইণ্ট কৰিবৰ কাৰণে দিছে মিনিমাম এক্সপিৰিয়েঞ্চ মানে 1.5 বছৰ 2 বছৰ 3 বছৰ লাগে নহ'লে অকণমান হাতখন দীঘল কৰি পেলাই মানে কোনোবা এজনৰ পৰা চাইন এটা কৰোৱাই দিব লাগে
কৰাই দিবি দীপক চক্ৰৱৰ্তীৰ নাম কৈ দিবি কেলা
নাই হয় সেইটো মই ব্যৱস্থা কৰিম বাৰু মই খালি একেবাৰে একো নজনাকে বৰ্তা কামখিনিত মই সোমাবলৈ গ'লেও মোৰ নিজৰ মুখামি হ'ব নহয়
তই তই কামখিনি শিকি ল তই কামখিনি শিকি ল বুলি পেলাই কামখিনি শিকি ল তাৰপিছত মোৰ নামটো দীপকৰ ওচৰত যাবি যাই পেলাই কবি ঐ অভি বৰঠাকুৰে পঠাই যায় তই মোৰ কাৰণে এখন কাগজ লিখি দে নিজেও যদি সিটোক উৎপাত কৰিব দীপকক ক'লে দীপকে লিখিবই লাগিব সি কেলা জেনেৰেল মেনেজাৰ তাৰ অ' হেড আছিলে কেলা শুন সেইবিলাক কথা বাদ দে এইবিলাক সেইবিলাক নাপাতোঁ এই ছোৱালী ছোৱালীজনীৰ কথা কচোন দে তেৰিকা হে ই নহয় 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 এইজনী তাই কেলৈ ৰেচপণ্ড কিয় নিদিয়ে মোক অ তাই তাৰমানে তোৰ লগত নাহে
মোৰ লগততো নাহে বাৰু সেইটো লৈ কথা নাই বাৰু সেইটো মই মাথা মৰা নাই
মই 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 মেছেজ পঠাইছিলোঁ তাইলৈ মই কৈছিলোঁ যে ই চাকৰি পালে তই বিয়া হ'বিনে তোৰ গাড়ী তই তোৰ তইতো তাৰ গাড়ীৰ পিছফালে কটুংকৈ বহি লৈছিলি লৈছিলি নাই তাই হে এতিয়া 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 সিতো গাড়ী নচলাই সি চাইকেল লৈয়ে চাকৰিত যায় কিন্তু চাকৰিটোতো তাৰ আছে এতিয়া হ'বি ন বিয়া গাৰ্গী
আপুনি ভাল উৎপাত কৰি আছে দেই
গাৰ্গী গাৰ্গী হাৰাম যদি তাই এতিয়া মোক মোৰ ফোন নুঠায়, মোৰ হেৰি ৰেচপণ্ড নকৰে,
এইবোৰ চব 666 বৰ্ডাৰ।
তই তাইৰ নম্বৰটো আকৌ এবাৰ পঠাইছো, মই তাইৰ নম্বৰটো ডিলিট কৰি দিলোঁ।
নম্বৰটো ৰ'ব,
তই পঠাই দে, মই পঠাইছোঁ, মই 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 কৰোঁ এতিয়া। তাই তই 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 মোলৈ এইটোত পঠাই দেচোন, এই হোৱাটছএপত পঠা, 8099।
মই আপোনাক পাৰ্চনেলি পঠাই দিম, এতিয়া মই আপোনালৈ ফোন কৰিছোঁ, ৰ'ব আকৌ পাতি লওঁ কথাটো।
আৰু ক,
কাইলৈ ফোন কৰি দিব, মই নম্বৰ দি দিম নহয়। অলপ এনেই কামোৰটো দিব আপুনি
আৰু, নাই ভালকৈ কামোৰটো দিব, নাই নাই মাহীয়েকৰ লগত কথা পাতিছিলোঁ, মাহীয়েকৰ লগত কথা পাতিছোঁ, মাহীয়েকৰ লগত কথা পাতিছোঁ নহয়।
কি ক, মাহীয়েকক নক'ব দেই এইবিলাক কথা,
নাই মাহীয়েকৰ লগত কথা পাতিছোঁ মই,
নক'ব নক'ব,
নাই 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 নাই। সেইটোৱেতো ক'ব লাগে, সেইকাৰণে মোৰ নম্বৰটো হেৰাই থাকিলে। নহয় মই কৈছো ন, তাই সেইটো মোক অফ কৰি থৈছে নহয়, ৰচোন তই হেৰি দে, মোৰ হোৱাটছএপত দে, হোৱাটছএপত যে দিছিল দিছিল নহয়, ক'ত আছে এইটো হোৱাটছএপটো?
মই দিম দিম, মই আপোনাক দি দিম, নম্বৰটো দিম।
দেখিছ নে এইটো মেছেজ এটা পঠাইছো নে, এইটোতে দে, বতাহীক বতাহী গাৰ্গী গাৰ্গী, মোৰ 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 ময়ো ডিলিট কৰিলোঁ, তাই তাইৰ নম্বৰ ডিলিট কৰিলোঁ, তাই তাই হেৰি মাহীয়েকৰ নম্বৰটো আছিলে, মাহীয়েকৰ নম্বৰটো ডিলিট কৰিলোঁ। এইজনী এইজনী কোন জি, অ' এইজনী তাইৰ, অ' 8 0, অ' 3, অ' ইয়েছ ইয়েছ, এইটো তাইৰ, মাহীয়েকৰ নম্বৰটো, মাহীয়েকৰ নম্বৰটো, মাহীয়েকৰ নম্বৰ এটা আছে, মাহীয়েকৰ নম্বৰ এটা আছে, অ' অ'কে,
ঠিকে আছে নে,
আছে এতিয়া নালাগে, এতিয়া নালাগে, অহা মাহত দিলে, ডিচেম্বৰ দিলে হ'ব, যা অকণমান আছে মোৰ, অনলাইন মই ক'ব নোৱাৰোঁ, মই সেই তাতে ভৰাই থবি, মই তাতে সেইখিনি 500 টকীয়া নোট এখন তাতে ওলমাই থৈ দিম, এটা অ বাইদেউ পৰা কৰাই দিম, ঠিক আছে, গুগল পে নম্বৰ, নহয় নহয় আগতে পঠা, মই মই এইটো স্ক্ৰীনশ্বটটো লৈ থ, গুগল পে এইটো নম্বৰটো দে, এইটো নম্বৰ নে সেইটো, নহয় মই মই 500 এটা দিম, 500, আৰু ক, আৰু ক, যোৰহাট 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 গৈছে নাই, যোৰহাট
যোৰহাট বৰ্তা বহুত দিন যোৱা হোৱা নাই, দেউফালে এদিন যাম বাৰু সময় মিলালে,
দেউতাতে যাবিচোন, দেউৰ লগত কথাও পতা নাই বহুত দিন, ই ই এইটো কি এই পগলাটো আছে নাই তাতে, বিপ্লৱ,
যদি কিবা ভুল হৈছিলে বেয়া নাপাব, মোৰ লগতে মোৰ ঘৰখনো ফচি আছে, আপোনালোকে মোক অকমান মুকলি হোৱা ৰাস্তা এটা দিয়ক, কাৰণ এতিয়া বয়স হৈ আহিছে, পৰিয়ালটো ময়ে চাব লাগিব, কবা সেইবিলাক কথা ক'বা,
নাই সি এটা জঘন্য, এই সি জঘন্য কাম কৰিছে নহয়, তাৰ বাপেকটো পুলিচ নহয় কেলা। হিচাপ নিকাচ হৈ থাকিব, একো চিন্তা নাই। এই মোৰ তাতে এটা মই ফোন এইবিলাক কিয় নুঠাওঁ জানে, মই চব হেৰিত গুচি যায়। মাইকী চব মাইকী ছোৱালী আজিকালি, অকল মাইকী ছোৱালী ফোন আহে, অকল মাইকী ছোৱালী ফোন আহিব, ফোনটো উঠাম, বৰ্তা বুলি ক'ব, তাৰপিছত এটা মতাই উঠাব, ক'ব আপুনি সিদ্ধাৰ্থ গোস্বামী চিনি পায় নেকি। নাই নাই, এইটো সেইটো দি মোক ঠাট্টা কৰে, মোক বিদ্ৰুপ কৰে, মোক খং উঠাব চেষ্টা কৰে, অন্য একো নাই। মই মই একোৱেই নকওঁ, মুখেদি একোৱেই নকওঁ, ফোনটো থৈ দিওঁ। কিমান আজি কেইবছৰ হ'ল অ' বাল, 3 বছৰ হ'ল বালটো কেলা, 3টা বছৰৰ পৰা একেটা কথাই সুধি আছে বাল। এইজনী কোন জানে, এইজনী হিমন্তৰ ঘৈণীয়েক বালজনী, তাই পইচা দিছে অ' বাল, 5,000 টকা দিছে এটা ফোন কল কৰিবৰ কাৰণে কেলা। নিজে কৈছে, বেলেগ এটা মানুহে ক'লে বেলেগ কথা, 2টা 3টা 5টা মানুহে যদি যেতিয়া একেটা কথাকে কয়, সেইটোতো সঁচা হ'বই লাগিব, হয় নহয়? পইচা নাপালে মানুহে কেলে অন্য মানুহে কিয় ফোন কৰিব কচোন? এটা মানুহে, মুছলমান মানুহে, হিন্দু মানুহে, মাৰোৱাৰী মানুহে, হা এই আপাৰ আচামৰ লোৱাৰ আচামৰ বেলেগ বেলেগ মানুহে যেতিয়া এবাৰ নহয় দুবাৰ নহয় বহুতবাৰ যদি কৈ থাকে, তেতিয়াহ'লেতো সঁচাই হ'ব লাগিব নে? কোনোবাই পইচা দি পেলাই মোক ফোন কৰাই আছে, আৰু সিদ্ধাৰ্থ গোস্বামীক আপুনি চিনি পায় নেকি, সেই চেণ্টেঞ্চটো কোৱাই আছে, হে কিয় মোৰ খং উঠাব? তাৰমানে কি, মোৰ চাবিডাল পকাই আছে, পকাই আছে, এই স্প্ৰিংডাল যে পকাই থাকে পকাই থাকে পকাই থাকে পকাই থাকে, স্প্ৰিংডাল একেবাৰে যেতিয়া টান হৈ যায় নহয়, তেতিয়া স্প্ৰিংডাল যে খুলি যায় কি হয় কচোন, থাকে ভাঙি যায় নহয়, সেইটো কাম সিহঁতে কৰি আছে। মোৰ স্প্ৰিংডাল পকাই আছে কেলা, পকাই থাক পকাই থাক, খং উঠাই থাক উঠাই থাক, এটা দিন আহিব নহয় যিদিনা স্প্ৰিংডাল ভাঙি যাব। মোৰ খং উঠি গৈয়ে আছে, যা তই হামু দে। এতিয়া কেইটা বাজিল?
11 বাজিছে।
নাই এতিয়া আৰু তাইক ফোন নকৰোঁ, কাইলৈ ৰাতিপুৱা ফোন কৰিম মই।
এপিএছচি কোচিং কৰিছে ছোৱালীয়ে।
কি কৈছে?
গুৱাহাটীত গৈ এপিএছচি নামত কোচিং এটা কৰিছে।
গুৱাহাটীত আছে?
গুৱাহাটীতহে আছে।
অ'
আচল বতাহ, আপোনাকনো কৈছোঁ কি, আচল বতাহ লগা কাৰবাৰটো বেলেগ, গুৱাহাটীত আছে, ফটো শ্বুট কৰে আজিকালি।
ৰ ৰ হ'ব দে,
নক'ব এইবিলাক কথা, নক'ব খালি,
নক সুধিব ঠিকে আছে, যা মোৰ মৰম দিবি, অ'কে হৰিয়ম,
হ'ব মই ওলামগে গৈ কোনোবা
দিনা, বাই
দিয়ক, হ'ব।